এয়া আকাশবাণী গুৱাহাটী পুৱা আৰু জুনি অসমৰ বাতৰিৰ সৈতে মই মনজিত গগৈ। ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ উদ্দেশ্যে অসম পৰ্যটন উন্নয়ন নিগম আৰু বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰি কয় যে বিশ্বমানৰ বিনোদনৰ কেন্দ্ৰ হিচাপে অসমৰ পৰিচয় গঢ়াৰ দিশত এই চুক্তি নিঃসন্দেহে শক্তিশালী পদক্ষেপ হিচাপে বিবেচিত হ'ব। মুখ্যমন্ত্ৰীয়ে এই চুক্তি কেৱল সংগীত সমাৰোহ আয়োজনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ উজ্জীৱিত ৰূপ, প্ৰতিভা আৰু উদ্যম প্ৰতিফলিত কৰাৰ উপৰি সংগীতৰ বিশ্বজনীন ভাষাৰ জৰিয়তে অসমৰ সমৃদ্ধ সংস্কৃতিক বিশ্বৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হ'ব। শিৱসাগৰৰ ভটিয়াপাৰাত থকা 147 নম্বৰ তৈলখাদত ONGCয়ে আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত কূপ নিয়ন্ত্ৰণ অভিযানত কৌশলগত অগ্ৰগতি লাভ কৰিছে। বিশেষজ্ঞসকলে 80 মিটাৰ দৈৰ্ঘ্যৰ বুম সম্পন্ন 200 টনৰ ক্ৰেন এখন স্থাপন কৰিবলৈ সমৰ্থ হৈছে। কূপ কেপিং অৰ্থাৎ তৈলখাদটো স্থায়ীভাৱে বন্ধ কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে। তৈলখাদটোত হোৱা গেছ নিৰ্গমন অহা 2 এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ ONGCক পৰিৱেশ আইন ভংগ কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ONGCৰ খনন ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্ৰিত গেছ নিৰ্গমনৰ অভিযোগত বোৰ্ডে এই জাননী জাৰি কৰিছে। পৰিৱেশ নিয়ন্ত্ৰণ বোৰ্ডে জাৰি কৰা এটা নিৰ্দেশত উল্লেখ থকা মতে ONGCয়ে পানী সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1976, বায়ু সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1981 আৰু বিপদজনক তথা আন বিষাক্ত পেলনীয়া সামগ্ৰীৰ নিষ্কাশন নীতি 2016 ভংগ কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। গোলাঘাট জিলাৰ বোকাখাটৰ পানবাৰী CRPF শিবিৰত যোৱা নিশা সংঘটিত এটা গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ 3 জোৱান গুৰুতৰভাৱে আহত হয়। এখন চলন্ত বাইকৰ পৰা কোনো দুৰ্বৃত্তই CRPF শিবিৰলৈ লক্ষ্য কৰি গ্ৰেনেড দলিয়াই থৈ যায় বুলি আৰক্ষীৰ উদ্ধৃতিৰে আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আহত জোৱানকেইজন হৈছে সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিণ্টু হাজৰিকা। তেওঁলোকক শীঘ্ৰেই বোকাখাটৰ শ্বহীদ কমলামেৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে কাৰ্বি আংলঙত KPLT আৰু KNV উগ্ৰপন্থীৰ সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত বহু বছৰ পূৰ্বে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ পানবাৰীত এই CRPF শিবিৰটো স্থাপন কৰা হৈছিল। কিন্তু বৰ্তমান কাৰ্বি উগ্ৰপন্থীৰ সন্ত্ৰাস নাইকিয়া হোৱাত শিবিৰটোৰ গুৰুত্ব হ্ৰাস পাইছিল। শেহতীয়াকৈ এই শিবিৰত কিছুসংখ্যক CRPF আৰু অসম আৰক্ষীৰ জোৱানক ৰখা হৈছিল। গ্ৰেনেড বিস্ফোৰণৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অৰুণাচল প্ৰদেশৰ উচ্চ অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰিছে। নিপকুৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষই ৰঙানদী প্ৰকল্পৰ 1 নম্বৰ দুৱাৰ খুলি দিছে। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কালি লখিমপুৰ জিলা ক্ৰীড়া সন্থালৈ খেলৰ সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰা হয়। জিলাখনৰ আৱৰ্ত ভৱনত হোৱা এই সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়ক মানৱ ডেকাই অংশগ্ৰহণ কৰি অঞ্চলটোৰ যুৱচামক খেল আৰু শৰীৰ চৰ্চাৰ প্ৰতি উৎসাহ দি ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতাৰ বাবে সাজু কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানত জিলা আয়ুক্ত, উপ পৌৰপতি, বিজেপিৰ লখিমপুৰ জিলাৰ সভাপতি আৰু ভালেমান লোক উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ জাৰাবাৰীত কালি বিজেপিৰ পূব পশ্চিম আৰু বিহপুৰীয়া মণ্ডলৰ উদ্যোগত সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়। 71 নম্বৰ বিহপুৰীয়া বিধানসভা সমষ্টিভিত্তিক এই কৰ্মশালাত বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, বিজেপিৰ লখিমপুৰ জিলা সভাপতি শ্যামল শৰ্মাৰ লগতে ভালেসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। 59 সংখ্যক ATPA চিল্ড ফুটবল প্ৰতিযোগিতাত মণিপুৰৰ ফুটবল ফৰ চেইনছ দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত মণিপুৰ ফুটবল ক্লাবে যোৰহাট টাউন ক্লাবক 3-1 ব্যৱধানত পৰাজিত কৰে। খেলখনৰ 8 মিনিটতেই মণিপুৰে 1-0 অগ্ৰগতি লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।